বাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। অহা 3 ডিচেম্বৰত আৰক্ষী কনিষ্টবলৰ পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভযোগে কিছু সময় পূৰ্বে এই কথা ঘোষণা কৰে। গুৱাহাটীত আয়োজিত এটা অনুষ্ঠানত এই নিযুক্তি পত্ৰসমূহ প্ৰদান কৰা হ'ব। ডঃ শৰ্মাই লগতে কয় যে মেট্ৰিকৰ পৰীক্ষাৰ্থীসকলৰ সুবিধাৰ্থে প্ৰতিমাহে তেওঁলোকক 300 টকাকৈ প্ৰদানৰ প্ৰক্ৰিয়া 28 নৱেম্বৰত আৰম্ভ হ'ব। তদুপৰি 12 ডিচেম্বৰৰ পৰা বিটিআৰৰ লোকসকলে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ সন্দৰ্ভত ভৈয়াম জনজাতি কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ অধ্যক্ষতাত গঠিত সমিতিয়ে প্ৰস্তুত কৰা প্ৰতিবেদন আজি ৰাজ্যিক মন্ত্ৰীসভাই গ্ৰহণ কৰে। দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত এখন সংবাদমেলত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। তেওঁ এই প্ৰতিবেদনখনে 6টা জনগোষ্ঠীৰ আশা আকাংক্ষাক প্ৰতিনিধিত্ব কৰিব বুলি আশা প্ৰকাশ কৰে। অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ আজি দ্বিতীয় দিনা 15খন ন পুৰণি বিধেয়ক সদনত উত্থাপন হয়। ইয়াৰ ভিতৰত 3খন নতুন আৰু 12খন সংশোধনী বিধেয়ক আছে। সদনত উত্থাপন হোৱা নতুন বিধেয়ক অনুসৰি ৰাজ্যত নেৰিম আৰু আজিম প্ৰেমজী বিশ্ববিদ্যালয়ৰ নামেৰে 2খন নতুন বিশ্ববিদ্যালয় হ'ব। আজি সদনত অপ্ৰাদেশিকীকৃত অসম শিক্ষক কৰ্মচাৰীৰ পদ প্ৰাদেশিকীকৰণ সংশোধনী বিধেয়ক উত্থাপন কৰা হয়। অপ্ৰাদেশিকীকৃত শিক্ষক কৰ্মচাৰীৰ প্ৰাদেশিকীকৰণৰ বাবে পূৰ্বতে আইনত থকা চৰ্তসমূহৰ অধিকাংশ চৰ্ত শিথিলকৰণৰ বাবে আজি সদনত উত্থাপন হোৱা এই 2025ৰ নিৰ্দিষ্ট সংশোধনী বিধেয়কখনৰ জৰিয়তে শিক্ষা বিভাগে প্ৰস্তাৱ দিছে। এই বিধেয়কখনৰ উপৰি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে বেচৰকাৰী শিক্ষা প্ৰতিষ্ঠানৰ মাচুল নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক, মিচিং স্বায়ত্তশাসিত পৰিষদ সংশোধনী বিধেয়ক, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ সংশোধনী বিধেয়ক, তিৱা স্বায়ত্তশাসিত পৰিষদ সংশোধনী বিধেয়ক, দেউৰী স্বায়ত্তশাসিত পৰিষদ সংশোধনী বিধেয়ক, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ সংশোধনী বিধেয়ক, বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদ সংশোধনী বিধেয়ক সদনত উত্থাপন কৰে। শিক্ষামন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত এই সন্দৰ্ভত এইদৰে কয়।
অসমৰ জনজাতি পৰিক্ৰমা বিভাগৰ অধীনত থকা 7খনকৈ স্বায়ত্তশাসিত পৰিষদৰ আইনসমূহৰ সংশোধনী বিল উত্থাপিত হৈছে। এই সংশোধনী মূলতঃ এটা বিত্তীয় শৃংখলাৰ কাৰণে স্বায়ত্তশাসিত পৰিষদসমূহে বিভিন্ন সময়ত বিভিন্ন প্ৰতিষ্ঠান বা বিভিন্ন পাৰ্টিৰ লগত তেওঁলোকে বিত্তীয় লেনদেন থকা চুক্তিত আবদ্ধ হয় আৰু পিছত তেনেকুৱা চুক্তিৰ ফলস্বৰূপে এটা বিত্তীয় লায়েবিলিটি অসম চৰকাৰৰ ওপৰত আহে আৰু ইয়াক বন্ধ কৰাৰ কাৰণে এই এমেণ্ডমেণ্টটো অনা হৈছে, য'ত কোৱা হৈছে যে স্বায়ত্তশাসিত পৰিষদসমূহে যি বিত্তীয় লেনদেন কৰে তেওঁলোকলৈ দিয়া গ্ৰান্টিন এইডৰ উপৰি সেই বিত্তীয় লেনদেনৰ কাৰণে অসম চৰকাৰ কোনোপৰিধে দায়বদ্ধ নহয়।
দেশৰ অন্যান্য প্ৰান্তৰ লগতে আজি অসমতো সংবিধান দিৱস উদযাপন কৰা হয়। মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এই উপলক্ষে আয়োজিত অনুষ্ঠানত সংবিধানৰ প্ৰস্তাৱনা পাঠ কৰাৰ লগতে নাগৰিকৰ প্ৰতি ন্যায় আৰু নিষ্ঠাৰে দায়িত্ব পালনৰ সংকল্প লোৱা হয়। জিলা আয়ুক্ত অনামিকা তিৱাৰীয়ে এই দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰি প্ৰত্যেকেই সংবিধানৰ নীতি আদৰ্শ মানি চলাটো উচিত বুলি উল্লেখ কৰে। কাৰ্বি আংলং জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত আয়োজিত সংবিধান দিৱসৰ কাৰ্যসূচীত গণতান্ত্ৰিক মূল্যবোধক গুৰুত্ব আৰু উন্নত ৰাষ্ট্ৰ গঠনত নাগৰিকৰ ভূমিকাৰ সন্দৰ্ভত আলোকপাত কৰা হয়। একেদৰে নগাঁও জিলাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত এই দিৱসৰ সৈতে সংগতি ৰাখি ফটোগ্ৰাফী আৰু বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হয়। হোজাইৰ আজমল আইন মহাবিদ্যালয়ত সংবিধান দিৱসৰ অনুষ্ঠানত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমক লৈ গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয়। ইপিনে সংবিধান দিৱসৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ সংবিধান সদনত সংবিধানৰ অসমীয়া, বড়ো, মালায়ালম, মাৰাঠী, নেপালী, পাঞ্জাৱী, কাশ্মীৰী, তেলেগু আৰু উৰিয়া ভাষালৈ অনুদিত সংস্কৰণ উন্মোচন কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা প্ৰকাশ কৰি সংবিধান দিৱসত বিটিআৰ তথা অসমবাসীৰ বাবে এয়া উপযুক্ত উপহাৰ বুলি উল্লেখ কৰে। ৰাজ্যজুৰি বিস্তৃত কাৰ্যসূচীৰে অহা 10 ডিচেম্বৰত শ্বহীদ দিৱস পালন কৰা হ'ব। ইয়াৰ বাবে ৰাজ্য চৰকাৰে প্ৰস্তুতি চলাই আছে। সেইদিনাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত নিৰ্মাণ কৰা শ্বহীদ স্মাৰক ক্ষেত্ৰ উদ্বোধন কৰিব। জিলা আৰু সমজিলা মুখ্য কাৰ্যালয়সমূহত সকলো স্তৰৰ ৰাইজৰ অংশগ্ৰহণেৰে শ্বহীদ দিৱস পালনৰ প্ৰস্তুতিৰ পৰ্যালোচনাৰ বাবে আজি মন্ত্ৰী অতুল বৰা, চন্দ্ৰমোহন পাটোৱাৰী আৰু বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকলৰ এখন বৈঠক অনুষ্ঠিত হয়। নিশাৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05